এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আনুষ্ঠানিকভাৱে মুকলি। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উড়ন সেতুৰ খন্তেক পাছতে আনুষ্ঠানিক উদ্বোধন কাৰ্যসূচী। আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বীৰেণ সিং ইগতিৰ দেহাৱসান, কাৰ্বি আংলঙত দুদিনীয়া শোক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰে। ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। আজিৰ অনুষ্ঠানক ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আজি ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ, উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু বিভিন্ন ৱাৰ্ডত আয়োজিত অনুষ্ঠানত অভিলেখ সংখ্যক হিতাধিকাৰীক ধনৰাশি প্ৰদান কৰা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিলৈকে অৰুণোদয় আঁচনিৰ অধীনত 17,000 কোটি টকা ব্যয় কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অনাগত সময়ত ৰাজ্যত 2 লাখ চাকৰিত নিযুক্তিৰ সুবিধা দিয়া হ'ব বুলিও ভাষণত উল্লেখ কৰে।
আমাৰ আন এটা লক্ষ্য হৈছে লৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা। আমি নিযুত মইনা আঁচনি আনিলো, বিনামূলীয়া এডমিশ্যন আনিলো, এতিয়া আমি বাবু আঁচনিও আনিছো যাতে লৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰোঁ। পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আৰু যাওঁতে যাওঁতে 1,60,000 হৈ গ'ল। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ লৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া।
আজিৰ অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে। ৰাজ্যত চিৰাং, ধেমাজি, মাজুলী, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, শোণিতপুৰকে ধৰি বিভিন্ন জিলাত অৰুণোদয় আঁচনিৰ ধনৰাশি হিতাধিকাৰীক প্ৰদান কৰাৰ বাতৰি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। ধেমাজি জিলাত শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ধনৰাশি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিয়ে জিলাখনৰ প্ৰায় 1 লাখ মহিলাক আৰ্থিকভাৱে সহায় কৰিব বুলি মন্তব্য কৰে। কাছাৰ জিলাত 2 লাখৰো অধিক মহিলাক এই আঁচনিৰ ধনৰাশি প্ৰদান কৰি বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে আঁচনিখনক ঐতিহাসিক বুলি মন্তব্য কৰে। মৰিগাঁও জিলাত ধনৰাশি প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিয়ে ৰাজ্যৰ মহিলাসকলক আৰ্থিক দিশত প্ৰভূত সহায় কৰিব বুলি মন্তব্য কৰে। চৰাইদেউ জিলাত 60,000ৰো অধিক মহিলাক এই আঁচনিৰ অধীনত আজি ধন বিতৰণ কৰা হয়। গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আজি মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞান নগৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত এই বিজ্ঞান নগৰী ইউৰেকা আৰু স্পেছ অডিচি শীৰ্ষক 2টা মুখ্য শাখা নিৰ্মাণ কৰা হৈছে আৰু শীঘ্ৰেই বিজ্ঞান আৱিষ্কাৰ তথা বিজ্ঞান উদ্যান নামৰ 2টা শাখা সংযোজন কৰা হ'ব। এই অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীয়ে আমিনগাঁও, মাজুলী, শিলচৰ আৰু কলিয়াবৰ তথা বঙাইগাঁৱত নিৰ্মাণ কৰা 5টা জিলা বিজ্ঞান কেন্দ্ৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই কেন্দ্ৰকেইটাত বিজ্ঞান বিথিকা, ডিজিটেল তাৰকাগৃহ, প্ৰেক্ষাগৃহ আদিৰো ব্যৱস্থা আছে। 250 বিঘাৰো অধিক ভূমি সামৰি প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ বিজ্ঞান নগৰী নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি এই প্ৰকল্পটো মুকলি কৰি নতুন প্ৰজন্মক কেন্দ্ৰটোলৈ আহি বিজ্ঞানৰ বিভিন্ন তথ্য আৰু আৱিষ্কাৰৰ বিষয়ে অৱগত হ'বলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তইও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ দদৰাত আজি জিলা বিজ্ঞান কেন্দ্ৰটো মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰে। জিলাখনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতুখন আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পাছতে আনুষ্ঠানিকভাৱে মুকলি কৰিব। 5.5 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। সেতুখনৰ আধাৰশিলা 2024 চনৰ 1 জানুৱাৰীত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল উড়ন সেতুখনৰ মুকলি উপলক্ষে আয়োজিত অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো অংশ ল'ব। নিৰ্ধাৰিত 36 মাহৰ বিপৰীতে 28 মাহতে এই উড়ন সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই উড়ন সেতুখন নিৰ্মাণৰ ফলত যানজট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সকাহ পাব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বীৰেণ সিং ইংতিৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ডিফু লোকসভা সমষ্টিৰ পৰা সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ নেতাগৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। 1972 চনৰ প্ৰথমবাৰৰ বাবে ডিফু সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি জিলাখনত দুদিন স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। টাই ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সাংস্কৃতিক ভৱনৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি আধাৰশিলা স্থাপন কৰে। পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া এই ভৱনে টাই সংস্কৃতি চৰ্চা আৰু সম্প্ৰসাৰণত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত বিধায়ক চক্ৰধৰ গগৈ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ 2025 বৰ্ষৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বিশ্বজনীন বিজয়ী হিচাপে বাছনি কৰা হৈছে। ভাৰতৰ গ্ৰামাঞ্চলত তৃণমূল পৰ্যায়ৰ পৰাই শিশুসকলৰ লিংগ নিৰ্বিশেষে ক্ৰীড়া ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ লোৱাৰ বাবে শ্ৰীভট্টাচাৰ্যক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ কিংবদন্তী ক্ৰীড়াবিদগৰাকীয়ে 2020 চনৰ পৰা গ্ৰাম্য আৰু অভাৱগ্ৰস্ত শিশুসকলৰ বাবে বৃহৎ পৰিসৰত সৰ্বাংগীন অন্তৰ্ভুক্তিমূলক ক্ৰীড়া কাৰ্যসূচী চলাই আহিছে। অসম ভলীবল মিছন 100 আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে ৰাজ্যৰ 12,000ৰো অধিক শিশুক ভলীবল খেলৰ সৈতে সংযুক্ত কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈগৰাকীয়ে ব্ৰহ্মপুত্ৰ ভলীবল লীগ সন্দৰ্ভত এইদৰে কয়।
আমি একদম সৰুকে আৰম্ভ কৰিছিলোঁ, এটা মিছন আৰম্ভ কৰিছিলোঁ, আসাম ভলীবল মিছন 100 বুলি, য'ত আমি কেনেকে 100টা বল গোটাই পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক সহায় কৰিব পাৰোঁ খেলিবৰ কাৰণে। সেইটো এটা সপোন আছিলে 2019 চনত, আৰু তাৰ পাছৰ পৰা আমি এই লীগখন আৰম্ভ কৰিলোঁ, য'ত এখন গাঁৱৰ টীম আনখন গাঁৱলৈ খেলিব যায় ৰাইজৰ সহযোগিতাত। যেতিয়া এটা হোষ্ট টীম থাকে, এটা আৱে টীম থাকে, তেওঁলোকে খেলে, এখন মেটচ খেলে দুটা টীমৰ মাজত, নেক্সট উইকেণ্ডত এই টীমটো আনখন গাঁৱলৈ যায় খেলিবৰ কাৰণে। তেনেকে আৰম্ভ হৈছিলে 2020 চনত। মাত্ৰ আমি 50টা টীম, 400 ল'ৰা ছোৱালী দি আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 400মান টীমে এই লীগখন খেলে। প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত হয়, তাৰপিছত জ'নেল লেভেলত হয়, গোটেই অসমখন 8টা জ'নত ভগাই দিয়া আছে, তাৰপিছত ছুপাৰ লীগ হয়। বহুত ল'ৰা ছোৱালী ওলাই আহিলে, গাঁৱে গাঁৱে পৰিৱেশ চেঞ্জ হ'ল ভলীবলৰ কাৰণে। গোটেই এতিয়া অসমত 100% ল'ৰা ছোৱালী চব জুনিয়ৰ জুনিয়ৰত এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰা অহা ল'ৰা ছোৱালীয়ে খেলে, আৰু এতিয়া পৃথিৱীৰ ভিতৰত এখন তৃণমূল পৰ্যায়ৰ চকে ডাঙৰ ভলীবল লীগ বুলি কয়। তেনেকে আমি আগবাঢ়ি গৈ আছো।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই বিশ্বজনীন বঁটাৰ উপৰি কালি 5জন ক্ৰীড়াবিদক মহাদেশীয় স্তৰতো এই বঁটাৰ বাবে মনোনীত কৰিছে। আফ্ৰিকাত জাম্বিয়াৰ ৰাছেল কুণ্ডানানজি, আমেৰিকাত পানামাৰ মনিকা লুজকাণ্ডো, এছিয়াত দক্ষিণ কোৰিয়াৰ কিম অলি, ইউৰোপত ফ্ৰান্সৰ মাইকেল কাং আৰু অষ্ট্ৰেলিয়া মহাদেশত নিউজিলেণ্ডৰ ৰবিন ককবাৰ্ণ্ডক মহাদেশীয় স্তৰৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। AIUDF দলে কালি 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে দলটোৱে 42গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত শ্ৰীগগৈয়ে নতুন দিল্লীত শীৰ্ষ নেতাসকলৰ সৈতে বৈঠকতো মিলিত হৈছে। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকৰ পাছত প্ৰকাশ কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়াও চূড়ান্ত হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। ইপিনে প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। কংগ্ৰেছ দলেও ৰাইজৰ মন জয় কৰাৰ বাবে সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান, সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আনুষ্ঠানিকভাৱে মুকলি, মুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতুৰ খন্তেক পাছতে আনুষ্ঠানিক উদ্বোধন কাৰ্যসূচী, আৰু প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান, কাৰ্বি আংলঙত দুদিনীয়া শোক।